দ্বিতীয় থিসলনিকিয়া অধ্যায় ২। হে ভাই বিলাক, আমার প্রভু যীশুখ্রিস্টর আগমন আৰু তেওঁৰ ওচৰত আমার গোট খোৱাৰ বিষয়ে তোমালোকক আমি এই বিনয় কৰো। প্রভুর দিন উপস্থিত হল বুলি কোনো আত্মার দ্বারাই বা আমি কোৱা বুলি কোৱা কোনো বাক্যৰ দ্বারাই নাইবা আমি লিখা বুলি কোৱা কোনো পত্রৰ দ্বারাই তোমালোকৰ মন বেগতে অস্থির নহওক আৰু তোমালোক ব্যাকুলো নহবা।
তোমালোকক কোনো রূপে ভুলাবলৈ কাকো নিদিবা, কিয়নো আগেয়ে সেই ধর্ম পরিত্যাগ উপস্থিত হব আৰু বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হব। সেই বিৰুদ্ধি হৈ সকলো ঈশ্বৰৰ নামধাৰীতকৈ আৰু পূজ্য পাত্ৰতকৈ নিজকে ওখ কৰে, এনেকি ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি দেখুৱায়।
মই তোমালোকৰ লগত থাকোঁতেই যে এইবোৰ কথা তোমালোকক কৈছিলো সেয়ে তোমালোকৰ মনত নপৰেনে? আৰু সি তাৰ নিৰূপিত কালত প্ৰকাশিত হবলৈ তাক কিহে নিবাৰণ কৰিছে তাক তোমালোকে এতিয়া জানা, কিয়নো অধৰ্মৰ সেই নিগূঢ় তত্ত্বই এতিয়াও কাৰ্য সাধন কৰি আছে। কেৱল সেই বৰ্তমান নিবাৰণকৰ্তা নুগুছে মানেহে গুপুতে সাধন কৰে। গুচিলে সেই অধৰ্মীজন প্ৰকাশিত হ'ব, কিন্তু তাক প্ৰভু যীশুৱে তেওঁৰ মুখৰ ফুৰ দ্বাৰাই সংহাৰ কৰিব আৰু তেওঁৰ আগমনৰ আৱিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব। চয়তানে কাৰ্য সাধন কৰাৰ দৰে বিনাশৰ পাত্ৰবিলাকৰ নিমিত্তে তাৰ আগমন মিছাৰ সকলো পৰাক্ৰম আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত আৰু অধাৰ্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত, কিয়নো তেওঁবিলাকে পৰিত্ৰাণ পাবৰ কাৰণে সত্যতালৈ যি প্ৰেম তাক গ্ৰাহ্য নকৰিলে আৰু সেইকাৰণে যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্মতে সন্তুষ্ট হল তেওঁবিলাকৰ শোধ বিচাৰ হবলৈ তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্য সাধন পঠাই দিয়ে।
কিন্তু সেই প্ৰভুৰ প্ৰেম পাত্ৰ ভাইবিলাক, তোমালোকৰ কাৰণে ঈশ্বৰক সদায় ধন্যবাদ দিয়া আমাৰ কৰ্তব্য, কিয়নো আত্মাই কৰা পবিত্ৰতাত আৰু সত্যতাৰ বিশ্বাসত ঈশ্বৰে আদিৰে পৰা তোমালোকক পৰিত্ৰাণৰ নিমিত্তেই মনোনীত কৰিলে আৰু সেই অভিপ্ৰায়েই আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱ লাভ কৰিবৰ কাৰণে আমাৰ শুভবাৰ্তাৰ দ্বাৰাই তোমালোকক আমন্ত্ৰণ কৰিলে।
এই হেতুকে হে ভাইবিলাক, থিৰে থাকা আৰু আমাৰ কথাৰ বা পত্ৰৰ দ্বাৰাই তোমালোকে যি যি শিক্ষা পালা সেই সকলোকে ধৰি ৰাখা। এতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্টে নিজে আৰু যিজনাই আমাক প্ৰেম কৰি আমাক অনন্ত সান্তনা আৰু উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰেও তোমালোকৰ হৃদয় সান্তনা দিয়ক আৰু সকলো সৎকৰ্ম আৰু সৎবাক্যত সুস্থিৰ কৰক।